নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰিৰ সৈতে মই ৰজনমা চহৰীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, 123 নম্বৰ কৰিমগঞ্জ উত্তৰ বিধানসভা সমষ্টিৰ 239 নম্বৰ বেবিলেন হাই ইংলিছ স্কুল ভোটকেন্দ্ৰত নিৰ্বাচন আয়োগৰ পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ, ৰঙালী বিহুলৈ আৰু কেইটামান দিন বাকী থকা অৱস্থাত ৰাজ্যবাসীৰ মাজত উৎসাহ পৰিলক্ষিত, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি গুৱাহাটীৰ বৰ্ষাপাৰাত ৰাজস্থান ৰয়েলছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনৰ চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হয়। এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বজালীৰ পাটাচাৰকুছি শংকৰদেৱ শিশু নিকেতনৰ জ্যোতিৰ্ময় দাসে 98.5% নম্বৰেৰে ৰাজ্যৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছে। বজালী বিধানসভা সমষ্টিৰ NDA মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা অসম গণ পৰিষদৰ সাধাৰণ সম্পাদক ধৰ্মেশ্বৰ ৰয়ে প্ৰথম স্থান লাভ কৰা জ্যোতিৰ্ময় দাসক অহা দুটা বছৰৰ বাবে অধ্যয়নৰ সমগ্ৰ খৰচ বহন কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। বিশ্বনাথৰ হাৱাজানৰ অম্বিকাগিৰি ৰায়চৌধুৰী জাতীয় বিদ্যালয়ৰ ছাত্ৰী আকাংক্ষা ভূঞাই দ্বিতীয় স্থান, ডিব্ৰুগড়ৰ লিটল ফ্লাৱাৰ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ জিয়া ফাৰাহ ইছলাম তৃতীয় আৰু নলবাৰী লিটল ফ্লাৱাৰ স্কুলৰ সুৰজিৎ আখতাৰে চতুৰ্থ স্থান লাভ কৰিছে। চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ 438,565 পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। ইয়াৰে 85,189 প্ৰথম বিভাগ, 150,167 দ্বিতীয় বিভাগ, 46,345 তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। এইবাৰ পৰীক্ষাত মুঠ উত্তীৰ্ণৰ হাৰ 65.62%, ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ 68.78% আৰু ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ 63.96%। সৰ্বাধিক 88.23% উত্তীৰ্ণৰ হাৰেৰে ডিমা হাছাও জিলা প্ৰথম স্থানত আছে। দ্বিতীয় স্থানত আছে 84.08% শিৱসাগৰ জিলা আৰু তৃতীয় স্থানত আছে 78.64% ডিব্ৰুগড় জিলা। মেট্ৰিকৰ উত্তৰ বহী পুনৰ পৰীক্ষা কৰিব বিচৰা পৰীক্ষাৰ্থীৰ বাবে অহা 13 এপ্ৰিলত পৰ্টেল মুকলি কৰা হ'ব। তিনিটা বিষয়ত অনুত্তীৰ্ণ বা মুঠ 170 নম্বৰ লাভ কৰা কম্পাৰ্টমেণ্টেল পৰীক্ষাত অৱতীৰ্ণ হ'ব বিচৰা পৰীক্ষাৰ্থীসকলৰ বাবে অতি সোনকালে পৰ্টেল মুকলি কৰা হ'ব বুলি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষ ৰমেশ সঞ্জয়নে প্ৰকাশ কৰিছে।
ৰিচেকিং কৰাৰ কাৰণে যদি কোনোবাই আমাৰ এনচাৰ স্ক্ৰিপ্ট চোৱা যদি কিবা তেওঁলোকে ভাবে তেওঁ বেছি পাব লাগিছিল বা কম পাব লাগিছিল তেওঁ বিচাৰে, তেতিয়াহ'লে অহা 13 এপ্ৰিলত সেই পৰ্টেলটো খুলি যাব, য'ত তেওঁলোকে এপ্লাই কৰিব পাৰিব। ঠিক সেইদৰে কম্পাৰ্টমেণ্টেল এক্সাম একেই নিয়ম আছে, তিনিটা ছাবজেক্টত যদি ফেইল কৰিছে আৰু যদি তেওঁ টোটেল মাৰ্ক 170 আছে তেওঁ কম্পাৰ্টমেণ্টেলৰ কাৰণে এপিয়াৰ কৰিব পাৰিব। আৰু সেই পৰ্টেলটোও আমি 2-1 দিনতে নটিফাই কৰি দিম, আমাৰ পৰ্টেলটো ৰেডি হৈ আছে, বাট ইট উইল বি ডেফিনেটলি বিহু শেষ হোৱাৰ লগে লগে আৰম্ভ হৈ যাব নিয়েৰ এবাউট 17-18ত।
ৰাজ্যৰ 126টা বিধানসভা সমষ্টিত কালি ভোটদান প্ৰক্ৰিয়া সফলভাৱে সম্পন্ন হোৱাৰ পাছত EVM আৰু VVPAT-সমূহ সংশ্লিষ্ট জিলাসমূহৰ বাবে স্থাপন কৰা ষ্ট্ৰংৰুমত কটকটীয়া নিৰাপত্তাৰ মাজত ৰখা হৈছে। কাৰ্বি আংলং জিলাৰ 690টা ভোটকেন্দ্ৰৰ ভিতৰত 21টা দুৰ্গম ভোটকেন্দ্ৰত নিয়োজিত নিৰ্বাচনী বিষয়া কৰ্মচাৰীসকলে আজি ডিফু চৰকাৰী মহাবিদ্যালয়ত স্থাপন কৰা নিয়ন্ত্ৰণ কক্ষত EVM আৰু VVPAT-সমূহ নিৰ্বাচনী সামগ্ৰীসমূহ জমা দিয়ে। এইবাৰ এটা পৰ্যায়ত অনুষ্ঠিত নিৰ্বাচনত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি 85%ৰো অধিক ভোটদান হয়। অৱশ্যে আজি প্ৰকাশ পাবলগীয়া নিৰ্বাচন আয়োগৰ চূড়ান্ত তথ্যত ভোটদানৰ হাৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ পূৰ্বে 2016 চনৰ বিধানসভা নিৰ্বাচনত ৰাজ্যত সৰ্বাধিক 84.67% আৰু 2021 চনত 82.02% ভোটদান হৈছিল। মুখ্য নিৰ্বাচন বিষয়া অনুৰাগ গোৱেলে এই গণতান্ত্ৰিক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি শান্তিপূৰ্ণভাৱে আৰু সুচাৰুৰূপে নিৰ্বাচন অনুষ্ঠিত কৰাত সহযোগিতা আগবঢ়োৱাৰ বাবে সকলো নাগৰিকলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে। মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে নিৰ্বাচন সুচাৰুৰূপে সম্পন্ন কৰাৰ ক্ষেত্ৰত বিৰামহীন কাম কৰা পলিং বিষয়া, নিৰাপত্তা বাহিনী তথা সকলো অংশীদাৰৰ প্ৰচেষ্টাৰ শলাগ লয়। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই অসমত হোৱা ভূতপূৰ্ব ভোটদানৰ বাবে ৰাজ্যবাসীক ধন্যবাদ জ্ঞাপন কৰে। আজি সংবাদমেলযোগে তেওঁ কয় যে পূৰ্বে যিবোৰ অঞ্চলত ভোটদানৰ হাৰ কম আছিল এইবাৰ সেইবোৰ অঞ্চলত ভোটদানৰ হাৰ অধিক হৈছে।
এইবাৰ নিৰ্বাচনটো আন এটা গুৰুত্বপূৰ্ণ দিশ হৈছে গাঁও নগৰ সকলোতে ভোটদান এইবাৰ বাঢ়িছে। সদায় দেখিছিলো কম পাৰ্চেণ্টেজ হয় পলিং, সেইবিলাকতো আমি এইবাৰ অতি ভাল বুলি কব লাগিব আজিৰ দিনটোলৈকে। এতিয়া আমি যিটো ৰিপৰ্ট লৈছো 7 দিন C ফৰ্ম
যখন আমি সংগ্রহ করছো এই 17 সি ফর্মর জড়িয়ে ভারতীয় জনতা পার্টি এনডিএ মিত্রজোটে এইবার ঐতিহাসিকভাবে রাইজর আশীর্বাদ পাওয়া যেন আমার অনুভব হয়েছে। জনতা জনার্দনক আমি সদায় শ্রদ্ধা করে চলছো, সদায় তেওঁলোকৰ সম্মুখত বিনয়ীভাবে রাইজর সেবার হকে আমি কাম করে আছো দলে। গতি সেবায় সংগঠন আমার মূল মন্ত্র। গতি আমি ভাবো রাইজে কালি একটা উচিত সময় উপযোগী আর পরিপক্ক একটা সিদ্ধান্ত দিছে ভোটাধিকারের জড়িয়ে।
অসম গণ পৰিষদৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই শান্তিপূৰ্ণ ভোটগ্ৰহণ সুনিশ্চিত কৰাৰ বাবে বোকাখাট সমষ্টিৰ জনসাধাৰণক আজি ধন্যবাদ জ্ঞাপন কৰে। বোকাখাটত আয়োজিত এখন সংবাদমেলত শ্ৰীবৰাই সমষ্টিটোৰ জনসাধাৰণৰ বাবে কাম কৰি যাব বুলি আশ্বাস দিয়ে। নগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই জিলাখনত শান্তিপূৰ্ণভাৱে নিৰ্বাচন সামৰণি পৰাৰ পাছত নিৰ্বাচনী কাৰ্যত জড়িত বিষয়া কৰ্মচাৰীসকলক গোলাপ আৰু গামোচাৰে সম্বৰ্ধনা জনায়। নির্বাচন আয়োগে 123 নম্বর করিমগঞ্জ উত্তর বিধানসভা সমষ্টির 239 নম্বর বেবিলেন হাই ইংলিশ স্কুল ভোটকেন্দ্রত পুনৰ ভোটগ্রহণের নির্দেশ জারি করেছে। কালি অনুষ্ঠিত ভোটগ্রহণ সন্দর্ভত লাভ করা প্রতিবেদন আর সামগ্রিক পরিস্থিতি পর্যালোচনা করে নতুন দিল্লির নির্বাচন আয়োগের সচিবালয়ে 1951 চনের জনপ্রতিনিধিত্ব আইনের 58 নম্বর ধারা অনুসরি এই ভোটগ্রহণ বাতিল করেছে। আয়োগের নির্দেশ অনুসরি কাইলৈ পুৱা 7 বজাৰ পৰা আবেলি 5 বজালৈ এই ভোটগ্রহণ কেন্দ্রত পুনৰ ভোটগ্রহণ অনুষ্ঠিত হ'ব। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাথো তিনিটা দিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি জনসাধাৰণৰ মাজত উৎসাহ উদ্দীপনা বিৰাজ কৰিছে। উজনিৰ পৰা নামনিলৈ বিহুৰ আখৰা কৰা ডেকাৰ ঢোলৰ গুমগুমনি আৰু নাচনীৰ নাচোনৰ সেৱত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। বাপতিহাহন ৰঙালী বিহু উৎসাহ উদ্দীপনাৰে উদযাপন কৰাৰ প্ৰস্তুতি হিচাপে ৰাজ্যৰ ঠায়ে ঠায়ে বিহু আৰু জনগোষ্ঠীয় নৃত্য তথা লোকবাদ্যসমূহৰ কৰ্মশালাসমূহৰ প্ৰায় অন্তিম পৰ্যায়ত উপনীত হৈছে। ডেকা গাভৰুসকলে বিহু নাচৰ আখৰাৰ লগতে বিহু বাদ্যসমূহ যোগাৰ কৰিছে। বিশ্বনাথ জিলাৰ গহপুৰত কাৰিকৰসকলে ঢোল তাল গগনা আদি বিক্ৰীৰ বাবে সাজি উলিয়াইছে। এই বিপণীসমূহত বহুলোকে ভিৰ কৰা পৰিলক্ষিত হৈছে। গুৱাহাটীৰ উপৰি ৰাজ্যৰ অন্যান্য ঠাইতো বিহু নাচৰ আখৰা আৰু কৰ্মশালা অনুষ্ঠিত হৈছে। উজনি অসমৰ বিভিন্ন অঞ্চলত বিহুৰ উলহ মালহ পৰিলক্ষিত হোৱাৰ লগতে নামনি অসমতো জনসাধাৰণে বিহুৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। কোনো ঠাইত বিহুৰ সৈতে সংগতি ৰাখি থলুৱা খাদ্যমেলা, লোকবাদ্য আৰু বিহু নাচৰ প্ৰতিযোগিতা তথা সাজপাৰৰ বিপণী মুকলি কৰা হৈছে। ইপিনে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত আৰু জিলা প্ৰশাসনসমূহৰ সহযোগত ৰাজ্যৰ বিভিন্ন ঠাইত অসমী বহাগী মেলা 2026 অনুষ্ঠিত হৈছে। যোৰহাটৰ ৱৰ্ল্ড চাৰ্কিট ৰোডত বহাগী মেলাৰ আয়োজন কৰা হৈছে। জিলাখনৰ বিভিন্ন আত্মসহায়ক গোট আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে এই মেলাত অংশগ্ৰহণ কৰিছে। তিতাবৰতো বহাগী মেলা অনুষ্ঠিত হৈছে। এই মেলাত অঞ্চলটোৰ বিভিন্ন মহিলা সমিতিয়ে প্ৰস্তুত কৰা পিঠা পনা, হস্তশিল্প, বস্ত্ৰ আদি সামগ্ৰী বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। পশ্চিমবংগৰ দ্বিতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবে আজি মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হৈছে। দ্বিতীয় পৰ্যায়ত 142খন আসনৰ বাবে মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়াৰ কালি অন্ত পৰে। অহা 13 এপ্ৰিল মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন। বিজেপিৰ জ্যেষ্ঠ নেতা শুভেন্দু অধিকাৰী, তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীকে ধৰি অন্যান্য নেতাসকলে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। অহা 29 এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। ৰাজ্যখনত কালি প্ৰথম পৰ্যায়ৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন আছিল। 23 এপ্ৰিলত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত 152খন আসনৰ বাবে 1586গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। ধেমাজি জিলা কাৰাগাৰত আজি 22 নম্বৰ বেটেলিয়নৰ লেন্স নায়ক পলাশ গগৈয়ে কৰ্তব্যৰত অৱস্থাত আত্মহত্যা কৰে। নিজৰ ছাৰ্ভিছ ৰাইফলেৰে গুলীত মৃত্যুবৰণ কৰা আৰক্ষী জোৱানজনৰ আত্মহননৰ কাৰণ এতিয়াও পোহৰলৈ অহা নাই। ধেমাজি জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুধাকৰ সিঙে ঘটনাস্থলীলৈ গৈ তদন্ত আৰম্ভ কৰিছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। উল্লেখযোগ্য যে মৃত জোৱানজন কাৰাগাৰৰ নিৰীক্ষণ টাৱাৰত কৰ্তব্যৰত আছিল। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি গুৱাহাটীৰ বৰ্ষাপাৰাত হ'বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ৰাজস্থান ৰয়েলছ গুৱাহাটীত অংশ লোৱা এইবাৰৰ 2খন খেলতে জয়ী হৈছে। দলটো বৰ্তমানলৈকে খেলা 3খন খেলত জয়লাভ কৰি পইণ্ট তালিকাৰ শীৰ্ষত আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা। 123 নম্বৰ করিমগঞ্জ উত্তর বিধানসভা সমষ্টির 239 নম্বৰ বেবিলেন হাই ইংলিশ স্কুল ভোটকেন্দ্রত নির্বাচন আয়োগের পুনের ভোটগ্রহণের নির্দেশ। রঙালী বিহুলৈ আৰু কেইটামান দিন বাকী থকা অৱস্থাত ৰাজ্যবাসীৰ মাজত উৎসাহ পৰিলক্ষিত। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি গুৱাহাটীৰ বৰ্ষাপাৰাত ৰাজস্থান ৰয়েলছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। নমস্কাৰ।